Okay. What can I promise you? I think you will need a guy. Take care of the water, whom who say? প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আজি দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী করার উদ্দেশ্যে পোল্যান্ড আর ইউক্রেন ভ্রমণলৈ রওনা হয়েছে। আজি সন্ধ্যা শ্রীমোদী পোল্যান্ডত উপস্থিত হব। জামসাহেব নবানগর স্মারক আর কলহাপুরের মন্টে কেসিনি যুদ্ধ স্মারকত মাল্যার্পণ করব। প্রধানমন্ত্রী মোদীয়ে কৈছে যে পোল্যান্ড হৈছে মধ্য ইউরোপের অর্থনীতির মূল চাবিকাঠি। কয় যে ভারত আর পোল্যান্ডের মাজত গণতন্ত্রের প্রতি পারস্পরিক দায়বদ্ধতায় দুয়োখন রাষ্ট্রের সম্পর্ক সুদৃঢ় করব। শ্রীমোদীক পোল্যান্ডের রাজধানী ওয়ারসোত আনুষ্ঠানিকভাবে আদরণি জানানো হব। প্রধানমন্ত্রী পোল্যান্ডের প্রধানমন্ত্রী ডোনাল্ড টাস্কর সঙ্গে আলোচনাত মিলিত হওয়ার রাষ্ট্রপতি আন্দ্রেজ দুদাক সাক্ষাৎ করব। শ্রীমোদীয়ে দেশখন বাস করা ভারতীয় সম্প্রদায়ের সদস্য, আখারী ব্যবসায়ী আর ভারতীয় ইতিহাস, সাহিত্য, দর্শন আর সংস্কৃতি অধ্যয়ন করা বিশিষ্ট ব্যক্তিসকলের সঙ্গে মত বিনিময় করব। পোল্যান্ড আর ইউক্রেনলে আনুষ্ঠানিক ভ্রমণের পূর্বে প্রদান করা একটা বিবৃতিত কয় যে ভারত আর পোল্যান্ড দেশ দুখনের মাজত কূটনৈতিক সম্পর্ক স্থাপনের 70 বছর বার্ষিকী উদযাপন করার সময়তে প্রধানমন্ত্রী মোদী দেশখনলৈ যাবলৈ লৈছে। প্রধানমন্ত্রীয়ে কয় যে দুয়োখন দেশের অংশীদারিত্বক আরো অধিক গতি দিবলৈ বন্ধু প্রধানমন্ত্রী ডোনাল্ড টাস্ক আর রাষ্ট্রপতি আন্দ্রেজ দুদাক লগ করবলৈ আগ্রহী। কয় যে পোল্যান্ডত থাকা ভারতীয় সম্প্রদায়ের সদস্যসকলের সঙ্গে যোগাযোগ স্থাপন করব। প্রধানমন্ত্রী মোদীয়ে কয় যে ইউক্রেনের রাষ্ট্রপতি ভলদিমির জেলেনস্কির আমন্ত্রণ মর্মে দেশখন উপস্থিত হব। এয়া হব প্রথমবারের এগারী ভারতীয় প্রধানমন্ত্রীর ইউক্রেন ভ্রমণ। কয় রাষ্ট্রপতি জেলেনস্কির সঙ্গে দ্বিপাক্ষিক সহযোগিতা শক্তিশালী করার ক্ষেত্রে পূর্বতে হওয়া কথা বতরক ভিত্তি করে সুবিধা গ্রহণ করার সংঘাতপূর্ণ দেশখনলৈ শান্তি স্থাপনের নিজস্ব দৃষ্টিভঙ্গী আগবাবলৈ আগ্রহী। দেশখনলৈ শান্তি আর স্থিরতা সোনকালে ঘুরি আসব বলে আশা প্রকাশ করে। প্রধানমন্ত্রীয়ে কয় যে দেশখনলৈ এই ভ্রমণে দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় করার বরঙনি যোগাব। রাজ্যসভাত খালি হওয়া দুখন আসনের বিজেপির প্রার্থী প্রাক্তন কেন্দ্রীয় মন্ত্রী রামেশ্বর তেলী আর প্রাক্তন বিধায়ক মিশন রঞ্জন দাসে আজি মনোনয়ন পত্র দাখিল করে। প্রার্থী দুগারীর মনোনয়ন পত্র দাখিলের সময় শাসকীয় মিত্রজোটর কেবাগী জ্যেষ্ঠ নেতা উপস্থিত থাকে। আমার আগের বাতরিতে কোয়া হয়েছে যে রাজ্যসভার এন ডি এর প্রার্থী সন্দর্ভত আলোচনার কালি নতুন দিল্লীত কেন্দ্রীয় নেতৃত্বের সঙ্গে রাজ্যিক বিজেপির সভাপতি ভবেশ কলিতা আর মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার এখন গুরুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে সাম্প্রতিক রাজনৈতিক প্রেক্ষাপটত বিজেপির হয়ে প্রার্থিত্ব আগবহা দুগী প্রতিনিধি বিনা প্রতিদ্বন্দ্বিতায় নির্বাচিত হওয়াটো প্রায় নিশ্চিত হয়ে পড়ছে। ইউরোপীয় সংঘয় সন্ত্রাসবাদের ফলত উদ্ভব হওয়া প্রত্যাহ্বানের সম্মুখীন হবর যুটীয়া আর আঞ্চলিক কার্যব্যবস্থার প্রতি গুরুত্ব আরোপ করেছে। নতুন দিল্লীত আজি অনুষ্ঠিত এখন সম্মেলনত ভারতত থকা ইউরোপীয় সংঘর দূত হার্ভে ডেলফিনে এই সন্দর্ভত মত প্রকাশ করে। সম্মেলনত ভাষণ দি কয় যে সন্ত্রাসবাদী আর উগ্রপন্থী কার্যকলাপর ফলত উদ্ভব হওয়া অনলাইন প্রত্যাহ্বানসমূহের মুখামুখি হওয়ার ক্ষেত্রে ইউরোপীয় সংঘের দীর্ঘদিনে অভিজ্ঞতা থাকার এই দিকত উপযুক্ত কার্যব্যবস্থা গ্রহণের দায়বদ্ধ। কর্মচারী ভবিষ্যনিধি সংস্থাত যাওয়া জুন মাহত 19,29,000 নতুন সদস্য অন্তর্ভুক্ত হয়েছে। সে অনুসরি যাওয়া বছরের এই একই সময়সার তুলনায় সদস্যর সংখ্যা 7.86% বৃদ্ধি পাইছে। শ্রম আর নিয়োগ মন্ত্রালয়ে কৈছে যে কর্মসংস্থাপনের সুযোগ বৃদ্ধিকে ধরে বিভিন্ন কারণে সংস্থাটির অন্তর্ভুক্ত সদস্যর সংখ্যা বৃদ্ধি পাইছে। ভারতীয় তথ্য অনুসরি যাওয়া জুন মাহত প্রায় 10,25,000 নতুন সদস্য সংস্থাটির অন্তর্ভুক্ত হয়েছে। শ্রোতাসকলে উচ্চতম ন্যায়ালয়ে চিকিৎসা কৰ্মীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এটা ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন এখন বিচাৰপীঠে কালি কলকাতাৰ আইজেকৰ হস্পিটেলত এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ শুনানি গ্ৰহণ কৰি কাৰ্যবাহিনীটোক তিনি সপ্তাহৰ ভিতৰত অন্তৱৰ্তীকালীন প্ৰতিবেদন আৰু দুমাহৰ ভিতৰত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে ন্যায়ালয়ৰ মহিলাসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে দেশজুৰি গ্ৰহণ কৰিবলগীয়া পৰিকল্পনাৰ সন্দৰ্ভত পৰামৰ্শ আগবঢ়োৱাৰ বাবে দেশৰ সকলো চিকিৎসকক লৈ এটা ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন কৰিছে। বিচাৰপীঠখনে কলকাতাত ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ভুক্তভোগীগৰাকীৰ নাম ফটো আৰু ভিডিঅ' আদি ততালিকে ছচিয়েল মিডিয়াৰ পৰা আঁতৰ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰি ন্যায়ালয়ৰ আৱাসিক চিকিৎসক বিশেষকৈ মহিলা চিকিৎসকসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে আৰজিকৰ হাস্পতালত কেন্দ্ৰীয় ঔদ্যোগিক বাহিনীৰ জোৱান নিয়োগ কৰিবলৈ কৈছে। বিচাৰপীঠখনে পশ্চিমবংগ চৰকাৰ আৰু চিকিৎসালয় কৰ্তৃপক্ষই গোচৰটোৰ তদাৰকৰ ক্ষেত্ৰত অৱলম্বন কৰা পন্থাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে প্ৰক্ৰিয়াগত আসমূহৰ সমালোচনা কৰিছে আৰু বিশেষকৈ ঘটনাটো সন্দৰ্ভত এজাহাৰ ৰুজু কৰাত হোৱা বিলম্ব তথা স্থানীয় আৰক্ষী তথা চিকিৎসালয় প্ৰশাসনে সাক্ষ্য প্ৰমাণ বিনষ্ট নোহোৱাৰ বাবে অপৰাধ সংঘটিত স্থানত উচিত ব্যৱস্থা গ্ৰহণ নকৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে। সমগ্ৰ দেশত চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলৰ কামৰ অসুৰক্ষিত বাতাবৰণক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি ন্যায়ালয়ে কয় যে বৰ্তমানৰ আইন স্বাস্থ্যকৰ্মীৰ সুৰক্ষাৰ দিশৰ পৰা পৰ্যাপ্ত নহয়। ন্যায়ালয়ে কয় যে প্ৰণালীগত বিষয়সমূহ সমাধানৰ উদ্দেশ্যে ই কলকাতাৰ আৰজিকৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ বিষয়টো সন্দৰ্ভত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে। ন্যায়ালয়ৰ লগতে ৰাষ্ট্ৰীয় তৃণমূল পৰ্যায়ৰ পৰিৱৰ্তনৰ বাবে অন্য এটা ধৰ্ষণ আৰু হত্যালৈ বাট চাব নোৱাৰে। ছাৰ্জন ভাইচ এডমিৰেল আৰ চৰিন, ডাঃ ডি নাগেশ্বৰ ৰেড্ডী, ডাঃ এম শ্ৰীনিবাস, ডাঃ প্ৰতিমা মূৰ্তি, ডাঃ গোবৰ্ধন দত্তপুৰী, ডাঃ সুমিত্ৰ ৰাৱত, দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ হৃদৰোগ বিভাগৰ মুৰববী প্ৰফেচাৰ অনিতা ছাক্সেনা, মুম্বাইৰ গ্ৰাণ্ড চিকিৎসা মহাবিদ্যালয়ৰ ডিন প্ৰফেচাৰ পল্লৱী চাপ্ৰে, অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ স্নায়ুতত্ব বিভাগৰ ডাঃ পদ্ম শ্ৰীবাস্তৱক লৈ এই কাৰ্যবাহিনী গঠন কৰা হৈছে। বৃহস্পতিবাৰে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। বিচাৰপীঠখনে কয় যে মহাৰাষ্ট্ৰ, কেৰালা, তেলেংগানা আদি ৰাষ্ট্ৰই চিকিৎসকৰ বৈধ সংঘটিত হিংসাত্মক ঘটনা ৰোধ কৰাৰ বাবে ৰাজ্যিক আইন যুগুতাই উলিয়াইছে যদিও এয়া পৰ্যাপ্ত নহয়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশৰ পূব আৰু দক্ষিণ প্ৰান্তত অহা 25 আগষ্টলৈ ধাৰাষাৰ বৰষুণৰ আগলি বতৰা দি অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে এই সময়ছোৱাত বাংলাদেশৰ মধ্যভাগত সৃষ্টি হোৱা নিম্নচাপৰ প্ৰভাৱত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু ছিকিমত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে নাৰায়ণপুৰা বৰষুণৰ বাবে আজি ত্ৰিপুৰাৰ খোৱাই আৰু ধালাই জিলা প্ৰশাসনে জিলা দুখনৰ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় বন্ধ ঘোষণা কৰিছে। বতৰ বিজ্ঞান বিভাগে পশ্চিম ত্ৰিপুৰাৰ খোৱাই জিলাত মুষলধাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত নিৰ্দিষ্ট সময়ৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। শেহতীয়া 24 ঘণ্টাত পশ্চিম ত্ৰিপুৰা জিলাৰ আগৰতলা বিমানবন্দৰত সৰ্বোচ্চ 99.5 মিলিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে। একেদৰে পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশাকে ধৰি দেশৰ পূব অংশতো পৰৱৰ্তী কেইদিনমানত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। পাকিস্তানৰ পৰা ইৰাকৰ ধৰ্মীয় স্থানলৈ যাত্ৰী কঢ়িয়াই নিয়া এখন বাছ ছোৱালীঘৰ ইৰাণত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত কমেও 28 গৰাকী লোকে প্ৰাণ হেৰুৱায়। ইৰাকৰ আৰবাইন উৎসৱত ভাগ লবৰ বাবে ৰাওনা হোৱা বাছখনত ছিয়া ধৰ্মীয় মতত বিশ্বাসী 51 গৰাকী যাত্ৰী আছিল। আনহাতে ছিষ্টেম তথা বালুচিস্তানত আজি নিচেই পুৱাতে সংঘটিত এটা সুকীয়া পথ দুৰ্ঘটনাত 6 লোকৰ মৃত্যু হোৱাৰ লগতে 18 লোক আহত হয়। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে মহিলাৰ টি টুৱেণ্টি বিশ্বকাপৰ নৱম সংস্কৰণ বাংলাদেশৰ পৰা সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ ইউ এ ইলৈ স্থানান্তৰ কৰিছে। অৱশ্যে বাংলাদেশে এই সংস্কৰণৰ আনুষ্ঠানিক আয়োজক হৈ থাকিব। প্ৰতিযোগিতাৰ খেলসমূহ অহা 3 অক্টোবৰৰ পৰা 20 অক্টোবৰলৈ ডুবাই আৰু ছাৰজাহত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি তিনিদিনৰ ভ্ৰমণসূচীৰে পোলেণ্ড আৰু ইউক্ৰেইনলৈ ৰাওনা হৈছে। অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু প্ৰাক্তন বিধায়ক নিচানন্দন দাসে আজি মনোনয়ন পত্ৰ দাখিল কৰে। নতুন দিল্লীত অনুষ্ঠিত এখন সন্মিলনত ইউৰোপীয় সংঘৰ সন্ত্ৰাসবাদৰ ফলত উদ্ভৱ হোৱা প্ৰত্যাহ্বানৰ সন্মুখীন হ'বৰ বাবে যুটীয়া আৰু আঞ্চলিক কাৰ্যব্যৱস্থাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে। উচ্চতম ন্যায়ালয়ে চিকিৎসা কৰ্মীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এটা ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে মহিলাৰ টি টুৱেণ্টি বিশ্বকাপৰ নৱম সংস্কৰণ বাংলাদেশৰ পৰা সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ ইউ এ ইউলৈ স্থানান্তৰ কৰিছে।